এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানী সম্পৰ্কীয় এটা গোলকীয় পৰ্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ডঃ প্ৰণৱানন্দ ভট্টাচাৰ্যও স্থান লাভ কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপক কুমাৰ শৰ্মায়ো এই তালিকাত স্থান লাভ কৰিছে। এই সন্দৰ্ভত শৰ্মাই আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ আগত এইদৰে কয়।
নথৈ আনন্দিত হৈছো, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছো তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষি খণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষি খণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছো। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষি খণ্ডত ব্যাপক ডেমেজালিৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছো।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অম্বুবাচীৰ প্ৰাক্ষণত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰায় 50টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাসহ 3খন বিশেষ অসংৰক্ষিত ৰেল চলাচলৰ ব্যৱস্থা কৰিছে, যিয়ে কামাখ্যাক অসম আৰু উত্তৰবংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে সংযোগ কৰিব। ইয়াৰ উপৰি মেলাৰ সময়ছোৱাত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন নিয়মীয়া যাত্ৰীবাহী ৰেলত 11টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে। তদুপৰি কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰেল সুৰক্ষা বাহিনী, চৰকাৰী ৰেল আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰীও নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলক নিৰ্দেশনা, তথ্য আৰু অন্যান্য সাহায্য সেৱা প্ৰদানৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱে তৰফৰ পৰা স্কাউট আৰু গাইডৰ প্ৰায় 200গৰাকী স্বেচ্ছাসেৱকো নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আনঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে জানিবলৈ দিয়ে। অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলি আছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।